ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ শেষৰ পদটোলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিম। এই 2 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হ'ল পবিত্ৰ আত্মাৰ উপস্থিতিয়ে জ্ঞানক শুদ্ধ পথে পৰিচালনা কৰে। ইয়াৰ পৰা বুজা যায় যে পবিত্ৰ আত্মাৰ অবিহনে আমাৰ জ্ঞান সৃষ্টিকৰ্তা ঈশ্বৰৰ দৃষ্টিত শুদ্ধ পথে পৰিচালিত হোৱা নাই। কিয় হোৱা নাই সেই বিষয়ে আমি 1 নম্বৰ পদৰ পৰা আলোচনা কৰোঁ। আহক, হে ভাইবিলাক, যেতিয়া মই তোমালোকৰ ওচৰলৈ গৈছিলো তেতিয়া বাক্য কি জ্ঞানৰ উত্তমতাৰে গৈ ঈশ্বৰৰ নিগূঢ়ত্ব প্ৰচাৰ কৰা নাই। প্ৰিয় শ্ৰোতা, এই পদটিত কোৱা জ্ঞান শব্দটোৰ বিষয়ে মই আপোনালোকক প্ৰথমে ক'বলৈ বিচাৰিছো যে পৌল এজন অতি জ্ঞানী আৰু দাৰ্শনিক পণ্ডিত আছিল যদিও দাৰ্শনিক পদ্ধতিৰে তেওঁ মানুহক শিক্ষা দিয়া নাছিল। কিন্তু ঈশ্বৰৰ বাক্যৰ অৰ্থবিলাক ভাঙি ভাঙি মানুহক বুজাই দিছিল। আমাৰ বিশ্বাস যে এইটোৱেই হ'ল ঈশ্বৰৰ পদ্ধতি। এই পদ্ধতিৰে আমাৰ প্ৰভু যীশুৱেও মানুহক কথা কৈছিল। প্ৰভু যীশুৱেই হওক বা পৌলেই হওক, তেওঁলোকে কোনো কথা বঢ়াই অতিৰঞ্জিত কৰি কোৱা নাছিল আৰু বক্তৃতাৰ দৰে ভাষাও ব্যৱহাৰ কৰা নাছিল। দ্বিতীয়তে আমি আপোনাক ক'বলৈ বিচাৰিছো যে পৌলে জাগতিক জ্ঞানেৰে ঈশ্বৰৰ বাক্যৰ নিগূঢ়ত্ব প্ৰচাৰ কৰা নাছিল। নিগূঢ়ত্ব মানে কি বাৰু সুধিছো, কাৰণ এই শব্দটো আমি বাৰে বাৰে পাম। নিগূঢ়ত্ব মানে হ'ল আগতে যিবোৰ ঐশ্বৰিক কথা প্ৰকাশ কৰা হোৱা নাছিল বা আগতে যিবোৰ ঐশ্বৰিক কথা গুপুত হৈ আছিল। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ কথাটো আগতে প্ৰচাৰ কৰা হোৱা নাছিল। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যু হ'ল ঈশ্বৰৰ বাক্যৰ নিগূঢ়ত্ব। পৌলে এই নিগূঢ়ত্বটো মানুহৰ মাজত প্ৰচাৰ কৰিছিল। বাইবেলৰ পুৰণি নিয়মত যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ কথাটো পোনপটীয়াভাৱে কোৱা হোৱা নাছিল, মাত্ৰ আৰ্হি হিচাপে আৰু ভাৱবাদীৰ কথাৰ দ্বাৰাইহে প্ৰকাশ কৰা হৈছিল। কিন্তু প্ৰকৃত ক্ৰুচীয় মৃত্যু এটা নতুন বিষয় যাক আগতে মানুহে কেতিয়াও দেখা নাছিল। সেইবাবে ক্ৰুচীয় মৃত্যুৰ কথাটো এটা নিগূঢ়ত্ব। এতিয়া আমি 2 নম্বৰ পদটো পঢ়ি দিছো, কিয়নো মই নিশ্চয় কৰিছিলো যে তোমালোকৰ মাজত আন একো নাজানিম, কেৱল যীশুখ্ৰীষ্টক, বিশেষকৈ তেওঁ ক্ৰুচত হত হোৱা জানিম। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে পৌলে কেতিয়াও দাৰ্শনিক যুক্তিতৰ্কত লিপ্ত হোৱা নাছিল, তেওঁ মাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যু আৰু ক্ৰুচৰ কথাহে প্ৰচাৰ কৰিছিল। প্ৰভু যীশুৱে যে মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিছিল, সেই কথাটোহে তেওঁ প্ৰচাৰ কৰিছিল। আজিকালি আমিও পৌলৰ দৰে প্ৰচাৰ কৰিব লাগে, কাৰণ এই ধৰণৰ প্ৰচাৰহে বৰ প্ৰয়োজন। 3 নম্বৰ পদ, আৰু মই তোমালোকৰ মাজত দুৰ্বলতা, ভয় আৰু মহাকম্পনেৰে আছিলোঁ। প্ৰিয় শ্ৰোতা, এই পদটিৰ যোগেদি পৌলে তেওঁৰ অন্তৰখন খুলি আমাক চাবলৈ দিছে। তেওঁ স্বীকাৰ কৰিছে যে দুৰ্বলতা, ভয় আৰু কম্পনেৰেহে ঈশ্বৰৰ নিগূঢ়তত্ব প্ৰচাৰ কৰিবলৈ আগবাঢ়ি তেওঁ গৈছিল। তেন্তে জগতৰ দুৰ্বলবিলাককহে ঈশ্বৰে মনোনীত কৰা বুলি কোৱা কথাষাৰত আমি আচৰিত হ'ব লাগেনে? সেইবুলি পৌল যে জ্ঞানী নাছিল এনে নহয়, তেওঁ কেইবাটাও বিষয়ত অগাধ পণ্ডিত আছিল, কিন্তু তথাপিতো তেওঁ নিজকে জ্ঞানী বুলি ভাবি লোৱা নাছিল। ঈশ্বৰৰ ওচৰত নিজকে তেওঁ শূন্য কৰিছিল। 4 আৰু 5 নম্বৰ পদ পঢ়িছো, আৰু তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহয় ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়, এইকাৰণে মোৰ বাক্য আৰু ঘোষণা জ্ঞানৰ মনোমোহা কথাৰে নহয় পবিত্ৰ আত্মা আৰু শক্তিৰেহে সপ্ৰমাণ হৈছিল। প্ৰিয় শ্ৰোতা, আমি আজি মানুহৰ জ্ঞানৰ মহামহা কথা শুনিবলৈ পাওঁ, ঈশ্বৰৰ বাক্যও বহল ভিত্তিত প্ৰচাৰ কৰা হৈ থকা আমি দেখিবলৈ পাওঁ, কিন্তু যি অলপ ফল পোৱা গৈছে সেয়া পবিত্ৰ আত্মা আৰু শক্তিৰ বলতহে হৈছে। আমি ভাবোঁ যে ঈশ্বৰৰ বাক্য সুন্দৰকৈ ক'ব পাৰিলে মানুহে ঈশ্বৰক বিশ্বাস কৰিব, কিন্তু পবিত্ৰ আত্মাৰ শক্তিৰ কথা হ'লে আমি পাহৰি যাওঁ। আনহাতে মানুহৰ জ্ঞানৰ কথাৰে যদি মানুহক জয় কৰিবলৈ চেষ্টা কৰা হয়, তেন্তে সেই মানুহে মানুহৰ ওপৰতে নিৰ্ভৰ কৰিব, কিন্তু ঈশ্বৰৰ শক্তিৰে যদি জয় কৰা হয় তেন্তে মানুহে ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ শক্তি দুটা বেলেগ বস্তু। ঈশ্বৰৰ বাক্য আমি জানিব লাগে সঁচা, কিন্তু ঈশ্বৰৰ সৃষ্টি, নোহৰ দিনৰ মহাপ্লাৱন, যুদ্ধ বিগ্ৰহ ইত্যাদিৰ জ্ঞানৰ দ্বাৰা মানুহে পাপৰ পৰা মুক্তি নাপায়। আমাৰ মুক্তি সিদ্ধ হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰা। তাৰ দ্বাৰা ঈশ্বৰৰ শক্তি প্ৰকাশ কৰা হৈছে। সেইকাৰণে পৌলে 6 নম্বৰ পদত এনেদৰে কৈছে, তথাপি আমি সিদ্ধ লোকসকলৰ মাজত জ্ঞানৰ কথা কওঁ, সেয়ে এই যুগৰ নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তাবিলাকৰ নহয়। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে স্পষ্টকৈ কৈছে যে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ জগতৰ কোনো পদ্ধতি গ্ৰহণ নকৰে। তেন্তে কিহৰ ভিত্তিত কথা কয়, এই বিষয়ে 7 নম্বৰ পদত আমি পঢ়িছো, শুনক, কিন্তু যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ অৰ্থে নিৰূপণ কৰিলে, আমি নিগূঢ়তত্বৰ বাক্য কৈ ঈশ্বৰৰ সেই গুপ্ত জ্ঞানৰ কথা কওঁ। প্ৰিয় শ্ৰোতা, নিগূঢ়তত্ব শব্দটো বাইবেলৰ নতুন নিয়মত প্ৰায় 27 বাৰ উল্লেখ কৰা হৈছে। মুঠিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত প্ৰভু যীশুৱে নিজে এবাৰ কৈছে যে স্বৰ্গৰাজ্যৰ নিগূঢ়তত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই। যীশুৱে কৈছে যে তেওঁ যিকেইটা দৃষ্টান্ত ক'লে সেইকেইটা স্বৰ্গৰাজ্যৰ নিগূঢ়তত্বৰ দৃষ্টান্ত। কিয় বাৰু? কাৰণ ইয়াৰ দ্বাৰা যীশুৱে কৈছে যে তেওঁ ৰজাস্বৰূপে অগ্ৰাহ্য হোৱাৰ পাছৰ পৰা পুনৰ আহি ৰাজ্য স্থাপন কৰালৈকে এই সময়ছোৱাৰ কথা বাইবেলৰ পুৰণি নিয়মত উল্লেখ কৰা হোৱা নাছিল। গতিকে নিগূঢ়তত্বৰ দৃষ্টান্তৰ দ্বাৰা যীশুৱে গোপন ৰহস্য নিজে প্ৰকাশ কৰিছে, অৰ্থাৎ আগতে যি কথা মনৰ ভিতৰত লুকাই ৰখা হৈছিল সেই কথা যীশুৱে মুখৰ কথাৰে প্ৰকাশ কৰিছে। সেইকাৰণে পাচনি পৌলে এই নিগূঢ়ত্বক ঈশ্বৰৰ গুপ্ত জ্ঞানৰ কথা বুলি কৈছে। তাৰ মানে হ'ল মানুহে কোনোধৰণৰ চেষ্টা বা অনুসন্ধানৰ দ্বাৰা ইয়াক উদ্ঘাটন কৰিব নোৱাৰে। কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰা প্ৰকাশ কৰা হ'ল যাতে মানুহে বুজিব পাৰে। সেইকাৰণে পৌলে কৈছে, আমি যি জ্ঞানৰ কথা কওঁ সেয়ে এই যুগৰ বা জগতৰ নহয়, কিন্তু ঈশ্বৰৰ জ্ঞানৰ কথাহে আমি কওঁ, আৰু সেয়া হৈছে খ্ৰীষ্টৰ ক্ৰুছ। আমাৰ গৌৰৱৰ কাৰণে ঈশ্বৰে এই ক্ৰুছ আগতে নিৰূপণ কৰি থৈছিল। এইবাৰ আমি আঠ নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, সেই জ্ঞানৰ কথা এই যুগৰ শাসনকৰ্তাসকলৰ কোনেও নাজানিলে, কিয়নো জনা হলে তেওঁবিলাকে প্ৰতাপৰ প্ৰভুক ক্ৰুছত নিদিলেহেঁতেন। এৰা প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টই মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ যে ক্ৰুছত মৃত্যুবৰণ কৰিব সেই কথাটো কোনেও জনা নাছিল। জনা হলে তেওঁক তেওঁলোকে ক্ৰুছত নিদিলেহেঁতেন। ন নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, আৰু মানুহৰ হৃদয়তো যি যি নুসুমাল, ঈশ্বৰে তেওঁক প্ৰেম কৰোতাবিলাকৰ নিমিত্তে সেই সকলো যুগুত কৰিলে। প্ৰিয় শ্ৰোতা, এই পদটো বহুতো মানুহে ভুলকৈ বুজি আহিছে আৰু ইয়াৰ ভুল ব্যাখ্যা মানুহে দিয়ে। অৰ্থাৎ খ্ৰীষ্টীয় লোকৰ মৃত্যুৰ পাছতহে এইকেইটা সম্ভৱ হয় বুলি বহুতে ভাবে। সেইকাৰণে খ্ৰীষ্টীয় লোক মৰিলে তেওঁক আগত থৈ কয়, জীৱিত অৱস্থাত তেওঁ যিবোৰ কথা বুজিব পৰা নাছিল এতিয়া তেওঁ সেই সকলোকে বুজিব পাৰিছে, কাৰণ মৃত্যুৰ দ্বাৰাই তেওঁ গৌৰৱান্বিত হ'ল। কিন্তু পৌলে এই কথাটো ইয়াত কোৱা নাই। পৌলে কৈছে যে এনেকুৱা কিছুমান বস্তু আছে যাক মানুহে চকুৰে নেদেখে আৰু কাণেৰেও নুশুনে, আনকি হৃদয়তো নুসুমায়। ইয়াৰ দ্বাৰা কোৱা হৈছে মানুহে চিন্তা, যুক্তি, অনুসন্ধান বা আন কোনো প্ৰকাৰে ঈশ্বৰক আৱিষ্কাৰ কৰিব নোৱাৰে। অৰ্থাৎ ঈশ্বৰক প্ৰেম কৰোতাসকলৰ কাৰণে ঈশ্বৰে যিবোৰ বস্তু যুগুত কৰিছে সেইবোৰ কাণেৰে, চকুৰে বা আন কোনো উপায়েৰে পাব নোৱাৰি। তেন্তে পোৱাৰ উপায় কি? এই বিষয়ে আমি দহ নম্বৰ পদ পঢ়িছোঁ, শুনিবচোন। কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে, এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। প্ৰিয় শ্ৰোতা, আমি মানুহ কাৰণে আমাৰ প্ৰত্যেকৰে একোটা মানুহৰ আত্মা আছে, আৰু সেইকাৰণে মানুহকহে আমি বুজিব পাৰোঁ। অৰ্থাৎ কোনো এজন মানুহ পৰিলে কেনেকুৱা লাগে, ভোক লাগিলে কেনেকুৱা লাগে, জুইয়ে পুৰিলে কেনেকুৱা লাগে, লাজ কেনেকুৱা, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথা আমিহে বুজি পাওঁ। এই সকলো আমি মানুহৰ ক্ষেত্ৰতহে বুজিব পাৰোঁ, কাৰণ আমাৰ মানুহৰ আত্মাহে আছে। কিন্তু আমি যদি ঈশ্বৰৰ বিষয়ে কিবা বুজিব বিচাৰোঁ তেন্তে কি কৰিম, কেনেকৈ বুজিম? ঈশ্বৰক বুজিবলৈ হ'লে তেওঁ আমাৰ আগত নিজকে প্ৰকাশ কৰিব লাগিব, তেতিয়াহে আমি বুজিব পাৰিম। এইবাৰ আমি বাৰ নম্বৰ পদৰ পৰা পঢ়ি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ। প্ৰিয় শ্ৰোতা, আমি চকুৰে বা কাণেৰে নাইবা জ্ঞানেৰে পাব নোৱাৰা ঐশ্বৰিক বস্তু কেৱল ঈশ্বৰৰ আত্মাইহে দিব পাৰে। বাইবেল পঢ়ি তাৰ ইতিহাস, কবিতা বা ঘটনাবিলাক জানিব পাৰোঁ, কিন্তু তথাপিতো ঈশ্বৰৰ আত্মাই নিদিলে আমি আচল বস্তুটো পাব নোৱাৰোঁ। সেইকাৰণে আজি বহুত শিক্ষিত মানুহে বাইবেল পঢ়িলেও ঈশ্বৰক চিনি পাব নোৱাৰে, কাৰণ ঈশ্বৰে আত্মাৰ দ্বাৰাই নিজকে প্ৰকাশ নকৰে। কিন্তু ঈশ্বৰৰ আত্মাই যদি প্ৰকাশ কৰে তেনে মানুহে তেওঁক পাবই। অৱশ্যে ঈশ্বৰক পাব বিচৰাসকলৰ আগত তেওঁ প্ৰকাশ কৰে আৰু কোনো মূল্য নোলোৱাকৈ প্ৰকাশ কৰে, কাৰণ তেওঁ আমাৰ শিক্ষক হ'ব বিচাৰে। তেৰ নম্বৰ পদ পঢ়িছোঁ, সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি নকৈ আত্মাই শিকোৱা বাক্যেৰে আত্মিক বিষয়ত আত্মিক বাক্য লগাই কওঁ। প্ৰিয় শ্ৰোতা, এতিয়া পৌলে আমাক এটা অতি গভীৰ কথা ক'বলৈ ইচ্ছা কৰিছে। এই কথাটো অতি শাস্ত্ৰভিত্তিক আৰু সঁচা। কথাটো চৈধ্য নম্বৰ পদত এইদৰে কোৱা হৈছে, কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে। কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে স্বাভাৱিক মানুহে ঈশ্বৰৰ পৰা কোনো আত্মিক বস্তু পাব নোৱাৰে। কিয় নোৱাৰে? কাৰণ আত্মিক বিষয়বিলাক তেওঁৰ মনত মূৰ্খামী। এতিয়া আপুনি যদি এজন খ্ৰীষ্টীয় বিশ্বাসকাৰী নহয়, তেন্তে মোৰ কথাবিলাক আপোনাৰ কাৰণে মূৰ্খৰ কথাৰ দৰে হয়তো লাগিব পাৰে, বা হয়তো লাগিছে। যদিহে লগা নাই, তেন্তে জানিব লাগিব যে আপোনাৰ বা মোৰ ক'ৰবাত কেনে লাগিছে। কাৰণ ঈশ্বৰে কৈছে যে পৰিত্ৰাণৰ কাৰণে যীশুখ্ৰীষ্টৰ ক্ৰুছ স্বাভাৱিক মানুহে মূৰ্খৰ কথাৰ দৰে ভাবে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ ক্ৰুছে তেওঁৰ মনত একো ধাৰণাৰ সৃষ্টি নকৰে। আনহাতে তেওঁ এই কথাৰ একো তত্ত্বও পাব নোৱাৰে বুলি কোৱা কথাষাৰো বৰ আচৰিত। কাৰণ এনেকুৱা শিক্ষিত আৰু পণ্ডিতসকল আছে যে তেওঁলোকে আচৰিত বস্তুবিলাক আৱিষ্কাৰ কৰিছে, কিন্তু ঈশ্বৰৰ বাক্য পঢ়ি তাৰ তত্ত্ব বুজি পাব নোৱাৰে। সঁচাকৈ ঈশ্বৰৰ আত্মাই যদি তেওঁলোকৰ মন আৰু হৃদয় মুকলি নকৰে, তেন্তে তেওঁলোকে বুজিব নোৱাৰিব। কাৰণ আত্মাৰ দ্বাৰাইহে ঈশ্বৰৰ বাক্য বুজিব পৰা যায়। কেৱল মাত্ৰ পবিত্ৰ আত্মাইহে যীশুখ্ৰীষ্টৰ সকলো কথা আমাৰ আগত প্ৰকাশ কৰিব পাৰে। এই বিষয়ে যোহন 16:13-14 এনেদৰে কোৱা হৈছে, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব। কিয়নো তেওঁ নিজৰ পৰা নকব, কিন্তু যিহকে শুনিব তাকেহে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আত্মাই যদি যীশুখ্ৰীষ্টক বুজি পাবলৈ আপোনাক সহায় নকৰে, তেন্তে এই আলোচনাৰ পৰা আপোনাৰ লাভ তেনেই নগণ্যহে হ'ব। এইবাৰ 15-16 পদ পঢ়িছো, কিন্তু আত্মিকজনে আটাইৰে বিচাৰ কৰে, তথাপি সেইজনৰ বিচাৰ কাৰো দ্বাৰাই কৰা নাযায়। কিয়নো প্ৰভুক শিকাবলৈ তেওঁৰ মননো কোনে জানে, কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে। প্ৰিয় শ্ৰোতাক, ইয়াত প্ৰথমতেই কোৱা হৈছে যে যিজন আত্মিক, পবিত্ৰ আত্মা তেওঁৰ লগত আছে, আৰু তেওঁই হ'ল ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তানে আত্মিক সকলো কথা বুজি পায়, কিন্তু সেই কথাটো হ'লে স্বাভাৱিক মানুহে বুজি নাপায়। সেইকাৰণে আত্মিক মানুহক স্বাভাৱিক মানুহে ভুল বুজে। দ্বিতীয়তে কোৱা হৈছে যে প্ৰভুক শিকাবলৈ তেওঁৰ মননো কোনে জানে। আমি প্ৰভুক নাজানো, নিচিনো, তেনে ক্ষেত্ৰত আমি তেওঁক কেনেকৈ নিৰ্দেশ দিব পাৰোঁ? কিন্তু ঈশ্বৰে হ'লে আমাৰ আগত সকলো প্ৰকাশ কৰিব পাৰে। তথাপিতো কোনোজন যদি খ্ৰীষ্টত নাই, তেন্তে ঈশ্বৰৰ আত্মাই তেওঁক আত্মিক শিক্ষা দিব নোৱাৰে। এতিয়া চাওক, আপুনি যদি এজন খ্ৰীষ্টীয় বিশ্বাসকাৰী লোক নহয়, তেন্তে ক্ৰুচৰ শিক্ষা আপোনাৰ মনত অনৰ্থক মূৰ্খামী যেন হ'ব। ক্ৰুচত মৃত্যুবৰণ কৰা এজন মানুহক আপুনি একেবাৰে পৰাজিত আৰু কোনো কামৰ নোহোৱা বুলি হয়তো ভাবিব। পৰিত্ৰাণৰ কাৰণে খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু আপোনাৰ মনত মূৰ্খামীৰ কথা যেন হ'ব। কিন্তু তথাপিতো আমাৰ পৰিত্ৰাণৰ কাৰণে যাতে আমি খ্ৰীষ্টতেই নিৰ্ভৰ কৰিব পাৰোঁ, সেইকাৰণে তেওঁৰ পুত্ৰ খ্ৰীষ্টক ক্ৰুচত মৰিবলৈ জ্ঞান আৰু ব্যৱস্থা কৰিলে। এতিয়া আপুনি যদি খ্ৰীষ্টীয় বিশ্বাসী নহয়, তেনে সঁচাকৈ কওকচোন, এই কথা মূৰ্খৰ দৰে লাগিছেনে নাই? সেই কথা আমাক চিঠিৰে জনাবচোন। কিন্তু আমি আগতে কৈ আহিছো যে পৌলে ইয়াত দুই ধৰণৰ মানুহ আমাক দেখুৱাই দিছে। এভাগ হ'ল স্বাভাৱিক আৰু আনভাগ হ'ল আত্মিক। স্বাভাৱিক মানুহ হ'ল সেইজন যিজন আদমৰ সন্তান, পাপ স্বভাৱ লৈ এই জগতলৈ আহিছে আৰু পাপলৈ আসক্ত। স্বাভাৱিক মানুহে যদি কিবা ভাল কামো কৰে, তেন্তে তাতো এটা মিশ্ৰিত উদ্দেশ্য থাকে। কিন্তু সেই স্বাভাৱিক মানুহে যেতিয়া খ্ৰীষ্টত বিশ্বাস কৰে, তেতিয়া তেওঁ কৰা কৰ্মবোৰ বিবেকৰ দ্বাৰা বিচাৰ কৰে, কিন্তু স্বাভাৱিক মানুহে নকৰে, কাৰণ ঈশ্বৰৰ আত্মাৰ পৰা তেওঁ একো নাপায়। ইয়াৰ পৰিৱৰ্তে আন এক শ্ৰেণীৰ মানুহ হ'ল আত্মিক মানুহ। পৌলে কৈছে যে আত্মিকজনে আটাইৰে বিচাৰ কৰে। ইয়াৰ অৰ্থ হ'ল তেওঁ ঐশ্বৰিক কথা বুজি পায়, বুজি পাবলৈ তেওঁক আত্মিক শক্তি দিয়া হৈছে। কিন্তু জাগতিক মানুহে তেওঁক ভুল বুজে, কাৰণ তেওঁ কৰা আত্মিক কৰ্মবিলাকৰ মূল্য স্বাভাৱিক মানুহজনে নুবুজে। এয়াই হ'ল স্বাভাৱিক আৰু আত্মিক মানুহৰ মাজত পাৰ্থক্য। এতিয়া আপোনাক যদি সোধা হয় আপুনি কোন শ্ৰেণীৰ মানুহ, তেন্তে আপুনি কি উত্তৰ দিব? যদি আপুনি আত্মিক মানুহ হৈছে, তেন্তে বৰ ভাল কথা, কাৰণ আপুনি পাপৰ বেজ যে মৃত্যু, অৰ্থাৎ অনন্ত নৰকৰ পৰা পৰিত্ৰাণ পাইছে। আৰু যদি আপুনি এতিয়াও আত্মিক মানুহ হোৱা নাই, তথাপিতো নিৰাশ নহ'ব, সেইবুলি পলমো নকৰিব। যীশুখ্ৰীষ্টৰ ওপৰত আপুনি বিশ্বাস কৰক, তেতিয়া আপুনি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই খ্ৰীষ্টৰ নিগূঢ় তত্বৰ সকলো কথা বুজি পাব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
নুবুজিলা তুমি বন্ধু, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে। নুবুজিলা বন্ধু তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে। নুবুজিলা বন্ধু তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে। নুবুজিলা বন্ধু তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে। নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি।
শ্ৰোতাসকললৈ এটি সুখবৰ। অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মংগলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
অকলে আহিছো মই, অকলে যামগৈ অকলে আহিছো মই, অকলে যাম গো, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যাম গো, অকলে আহিছো মই, অকলে যাম গো, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ ঠিকনা ভক্তিবচন, ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন, ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মাটিতে মিলিলে জীৱন নাত অন্ত পৰিলে, মাটিৰ দেহাতি মাটিতে মিলিলে, ধনৰ টুকুৰা বিৰাকি বহলা, ধনৰ টুকুৰা বিৰাকি বহলা, যাম সকলোকে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় নাই, অকলে আহিছো অকলে যাম গো, অকলে আহিছো মই, অকলে যাম গো, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন।